Carbani. বাতৰি পঢ়িছো সমুদ্ৰৰ ঘৰত ভেজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভৰ্তৃহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে 2024 বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নীটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। তামিলনাডুত অবৈধ সুৰা পান কৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰানত পৰাস্ত কৰে। সমগ্ৰ দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ এ কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত নেতৃত্ব দিয়ে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ ৰাও গণপত ৰাও যাদৱ আৰু আন ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। বিদেশী দূতাবাস আৰু ভাৰতীয় মিছনসমূহ সংযোগৰ ব্যাপক প্ৰভাৱক প্ৰতিফলিত কৰি এই দিৱসত অংশ লয়। ব্যক্তিগত কল্যাণ আৰু সামাজিক সমন্বয় উভয়ৰে প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি এই বছৰ নিজৰ লগতে সমাজৰ বাবে যোগ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। যোগাভ্যাসৰ জৰিয়তে গোলকীয় স্বাস্থ্য আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ উদ্দেশ্যে বাৰ্তা বহন কৰা হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীক ঐক্যবদ্ধ কৰা এই অনুষ্ঠানৰ মূল উদ্দেশ্য। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলৰ যোগৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ গাঁওসভাৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। 2015 চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভাৰম্ভ কৰাৰ পৰা প্ৰধানমন্ত্ৰী যোগাভ্যাসৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰীমোদীয়ে দিল্লীৰ কৰ্তব্যপথ, চণ্ডীগড়, ডেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশূৰ আৰু নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়সহ বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ স্থানৰ যোগ সমাৰোহত অধ্যক্ষতা কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা এক বিশেষ যোগ শিবিৰত অংশগ্ৰহণ কৰে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে কালি প্ৰকাশ কৰা অনুসৰি মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্তশাসিত পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰতিষ্ঠানে এই শিবিৰৰ আয়োজন কৰে। এই শিবিৰত 550 গৰাকী বিশেষভাৱে সক্ষম লোকৰ লগতে 200ৰো অধিক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। নতুন দিল্লীৰ মডাৰ্ণ স্কুলত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সবলীকৰণ বিভাগৰ সচিব ৰাজেশ আগৰৱালাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সাংসদ ভৰ্তৃহৰি মাহতাবক সংবিধানৰ 95(1) অনুচ্ছেদৰ অধীনত নতুন অধ্যক্ষ নিৰ্বাচন নোহোৱালৈকে লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিষয়ে প্ৰকাশ কৰে। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব। 26 জুনত অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱা হ'ব আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিব। ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব। সংসদৰ অধিৱেশনৰ 3 জুলাইত সামৰণি পৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁৰ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ হ'ব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে 2024 বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নীটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগমৰ্মে ভাৰতীয় দণ্ডবিধি 120(খ) আৰু 420 ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। চি বি আইয়ে প্ৰকাশ কৰা মতে অভিযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা সংকেতৰ ভিত্তিত পৰীক্ষাৰ সততাৰ সৈতে আপোচ কৰা যেন ধাৰণা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা 18 জুনত দেশৰ বিভিন্ন চহৰত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। শ্ৰোতাসকলৰ বাতৰি হৈছে আকাশবাণীৰ পৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কালি কয় যে ৰাজ্যখনৰ কন্যাকুমাৰী জিলাত অবৈধ সুৰা সেৱন কৰি 34 জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে 10 লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ বাবে 50,000 টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। এই ঘটনাৰ তদন্তৰ বাবে এখন আয়োগো গঠন কৰা হৈছে আৰু আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে তামিলনাডু বিজেপিৰ সভাপতি আন্নামালে কাইলৈ ষ্টালিন নেতৃতাধীন ডি এম কে তামিলনাডু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যসভাৰ প্ৰতিবাদৰ কথা ঘোষণা কৰিছে। সূত্ৰ অনুসৰি মুঠ 107জন লোকক কল্লাকুৰুচি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ ভিতৰত 79জন লোকক চেলেম, ভিলুপুৰম আৰু পুডুচেৰীৰ দৰে অন্যান্য ঠাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছত তামিলনাডু আৰক্ষীয়ে কল্লাকুৰুচিৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে এ আই এ ডি আই কেৰ অধিবক্তাসকলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক কল্লাকুৰুচিৰ অবৈধ সুৰা বিষয়ত জৰুৰী আবেদনৰ শুনানিৰ বাবে অনুৰোধ জনাইছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ডি কৃষ্ণকুমাৰ আৰু কে কুমাৰেশ যাবৰ এখন খণ্ড বিচাৰপীঠে আজি এই বিষয়ত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। চৰকাৰে আজি বাণিজ্যিক কয়লাখণ্ডৰ দশম ৰাণী নিলাম আৰম্ভ কৰিব। এই পৰ্যায়ত শাসিত খণ্ড নিলাম কৰা হ'ব। কয়লা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই কয়লাখণ্ডসমূহ বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা আৰু পশ্চিমবংগত অৱস্থিত। ইয়াৰ ভিতৰত ওড়িশাৰ 16টা আৰু মধ্যপ্ৰদেশ তথা ছত্তীশগড়ৰ 15টাকৈ খনি আছে। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত নিলাম প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। ইয়াৰ ফলত আঞ্চলিক বিকাশ ত্বৰান্বিত হ'ব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2020 চনত বাণিজ্যিক কয়লাখণ্ডত নিলামৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা কয়লা আৰু খনি মন্ত্ৰালয়ে যোৱা 10টা পৰ্যায়ত 107টা কয়লাখণ্ড নিলাম সফলতাৰে সম্পূৰ্ণ কৰিছে। বৰ্তমানলৈকে 11টা বাণিজ্যিক কয়লাখণ্ড কাৰ্যক্ষম হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মাই জিঅ' মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। 18 সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা 15 চনত চাৰ্লি হেমিল্টন জেমছৰ পৰিচালনাৰে নিৰ্মিত বিলি এণ্ড মলি এণ্ড অটেল লাভ ষ্টৰী শীৰ্ষক তথ্যচিত্ৰৰ এই 7-দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এই বলি মহোৎসৱত 59খন দেশৰ 180টা ভাষাৰ মুঠ 314খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। 1990 চনত আৰম্ভ হোৱা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভিতৰত অন্যতম। দুবছৰৰ মূৰত এবাৰকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱ মূলতঃ তথ্যচিত্ৰ, চুটিছবি আৰু এনিমেচনৰ প্ৰতি উৎসৰ্গিত। ভাৰতে যোৱানিশা বাৰ্বাডোজৰ ব্ৰিষ্টনত অনুষ্ঠিত আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে 182 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 134 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আফগানিস্তানৰ হৈ আজমউদ্দিনা উমৰজাই সৰ্বাধিক 26 ৰাণ কৰে। ভাৰতৰ জ্যেষ্ঠ বুমাহে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 181 ৰাণ কৰে। ভাৰতৰ হৈ সৈয়দ মাজ যাদৱে 28টা বলত 53 ৰাণ কৰে। আফগানিস্তানৰ ৰাছিদ খানে 3টা উইকেট লাভ কৰে। সৈয়দ মাজ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 140 ৰাণ সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সে খেলখনত হেট্ৰিক অৰ্জন কৰিছে। ইফালে ষ্টেট লিষ্টত হ'বলৈকে দ্বিতীয়খন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভৰতৃহৰি মহাজাৱক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই 2024 বৰ্ষৰ ইউ জি চি নীটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। তামিলনাডুত অবৈধ সুৰা পান কৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত আফগানিস্তানক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।